ইউ 35 অধ্যায় ইলিহুৰ তৃতীয় বক্তৃতা। পাছত ইলিহুৱে আৰু উত্তৰ কৰি ক'লে, মোৰ কি উপকাৰ বা মই পাপ কৰা লাভতকৈ মোৰ কি অধিক লাভ? এইবুলি যে তুমি কৈছা ইয়াক তুমি ন্যায় বুলি ভাবিছানে, বা ঈশ্বৰৰ ধাৰ্মিকতাতকৈ মোৰ ধাৰ্মিকতা অধিক এইবুলি কৈছানে? মই তোমাক আৰু তোমাৰ লগৰ তোমাৰ বন্ধুবিলাককো উত্তৰ দিওঁ, তুমি চকু তুলি আকাশৰ ফাললৈ চোৱা, তোমাতকৈ ওখত থকা গগন মণ্ডললৈ নিৰীক্ষণ কৰা, তুমি পাপ কৰিলে তেওঁৰ কি হানি কৰিব পাৰা, আৰু তোমাৰ অপৰাধ অধিক হলে তুমি তেওঁক কি কৰিবা? তুমি ধাৰ্মিক হলে তেওঁক কি দিব পাৰা, বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব? তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰেহে হানি কৰিব পাৰে, আৰু তোমাৰ ধাৰ্মিকতা মনুষ্য সন্তানৰহে উপকাৰ হ'ব পাৰে। অধিক উপদ্ৰৱ পোৱাত লোকবিলাকে কাটৰুক্তি কৰে, আৰু বলৱানবিলাকৰ বাহুৰ কাৰণে উপকাৰ পাবলৈ চিঞৰে। যিজনাই ৰাতি গীত গোৱায়, যিজনাই পৃথিৱীৰ পশুবোৰতকৈ আমাক বেছিকৈ শিক্ষা দিছে, আৰু যিজনাই আমাক আকাশৰ চৰাই চিৰিকটিতকৈ বেছি জ্ঞানী কৰিছে, মোৰ সেই সৃষ্টিকৰ্তা ঈশ্বৰ ক'ত? এইবুলি সিবিলাকৰ কোনেও নকয়। তেতিয়া সিবিলাকে দুষ্টবোৰৰ অহংকাৰৰ কাৰণে কাটৰুক্তি কৰে, কিন্তু তেওঁ উত্তৰ নিদিয়ে। বাস্তৱিক ঈশ্বৰে অসাৰ কথা নুশুনে, আৰু সৰ্বশক্তিমান জনাই তাক নাচাবও। তেন্তে তুমি তেওঁক নেদেখো বুলি ক'লে তেওঁ জানো শুনিব? তোমাৰ গোচৰ তেওঁৰ আগত আছে, তুমি তেওঁলৈ বাট চাই থাকিবা, কিন্তু তেওঁৰ কোপত শাস্তি নিদিয়ে, আৰু তেওঁ অপৰাধলৈ বৰকৈ মন নিদিয়ে। এই নিমিত্তে ইয়ুবে অসাৰ কথা ক'বলৈ মুখ মেলিছে, অনেক জ্ঞানশূন্য কথা কৈছে।